চিরে পবিত্র খ্যানাতে উজ্জ্বলি উঠা খ্রিস্টর জ্যোতি।
নমস্কার, আমার ত্রাণকর্তা মহান প্রভু যীশুর নামত আপনাকে ভক্তিবচন অনুষ্ঠানলৈ স্বাগতম জানাইছো। এয়া মুকলি কৰিছো ঈশ্বৰৰ জীৱিত বাক্যৰ ধাৰাবাহিক অনুষ্ঠান ভক্তিবচন। আপোনাৰ জীৱনত যদি শান্তি পাব বিচাৰে, তেন্তে এয়া ঈশ্বৰৰ বাক্যৰ সান্তনা বাক্য ভক্তি বচন। গতিকে আহক আজিৰ শিক্ষা শুনো।
পাপৰ হকে নিজৰ জীৱন দিলে আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, আপোনাৰ ভালনে বাৰু? আশা কৰিছোঁ আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। প্ৰিয় শ্ৰোতা, আপুনি বাৰু আমাৰ এই অনুষ্ঠান শুনি কেনে পাইছে? আমালৈ কেতিয়াবা চিঠি পত্ৰ লিখি আপোনাৰ মতামত আদি জনাইছেনে? অনুগ্ৰহ কৰি আজি এই দুখাৰিমান লিখি পঠিয়াওকচোন। আমাৰ ঠিকনাটো আপোনাৰ কিজানি মনত আছেই, তথাপি আকৌ এবাৰ কৈ দিছোঁ।
ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100001। ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, পোষ্টবক্স নম্বৰ 70, গুৱাহাটী 78100001। আমাৰ ৱেবছাইট www.radio882.com।
আমালৈ চিঠি পত্ৰ লিখোঁতে আপোনাৰ সম্পূৰ্ণ নাম আৰু ঠিকনা স্পষ্টকৈ লিখিবলৈ যেন নাপাহৰে, তেতিয়াহে আমি আপোনালৈ উত্তৰ লিখিব পাৰিম, নহয় জানো? বাৰু আহকচোন, খন্তেকৰ বাবে আমি প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ। হওক, আমি প্ৰাৰ্থনা কৰোঁ। স্বৰ্গত থকা আমাৰ অসীম দয়ালু পিতৃশ্বৰ, আমি তোমাক ধন্যবাদ জনাওঁ, কিয়নো প্ৰভু তুমি সৰ্বশক্তিমান, সৰ্বজ্ঞানী, সৰ্বব্যাপী ঈশ্বৰ হৈও আমাৰ দৰে সাধাৰণ মানুহক প্ৰেম কৰি আহিছা। আমালৈ তোমাৰ যি প্ৰেম, সেই প্ৰেমৰ চিনাকি দি আমাক উদ্ধাৰ কৰিবলৈ তুমি তোমাৰ একেজাত পুত্ৰ যীশুখ্ৰীষ্টকে আমালৈ দান কৰিছা, আৰু আজি তেওঁত বিশ্বাস কৰি আমি সকলোৱেই তোমাক পিতৃ বুলি মাতিব পৰা হৈছোঁ। এতিয়া আমি তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰ অধ্যয়ন কৰিবলৈ আগবাঢ়িছোঁ। তোমাৰ বাক্য তুমিয়েই আমাক বুজাই দিয়া, আমাৰ মৰমৰ শ্ৰোতাসকলৰ জীৱনত তোমাৰ আশীৰ্বাদ প্ৰকাশ পাই উঠিবলৈ দিয়া, কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা মৃত্যুঞ্জয় প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছোঁ, আমেন। প্ৰিয় শ্ৰোতা, আপোনালোকৰ বোধহয় মনত আছে যে যোৱা অনুষ্ঠানত আমি বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ যীহোচুৱাৰ পুস্তকখনৰ 4 নম্বৰ অধ্যায়ৰ 9 নম্বৰ পদলৈকে আলোচনা আগবঢ়াইছিলোঁ। গতিকে আজি আমি এই 4 নম্বৰ অধ্যায়ৰ 10 নম্বৰ পদৰ পৰা আলোচনা আৰম্ভ কৰিম। আপোনাৰ হাতত যদি বাইবেলখন আছে, তেনেহ'লে পুৰণি নিয়মৰ যীহোচুৱাৰ পুস্তকখন উলিয়াই লওকচোন। তাৰ 4 নম্বৰ অধ্যায়ৰ 10 পদৰ পৰা আমি চাই যাম। যোৱা অনুষ্ঠানৰ আলোচনাতেই আমি জানিলোঁ যে ঈশ্বৰৰ মহাপৰাক্ৰমেৰে ইছৰাইলৰ গোটেইকেইটা ফৈদৰ লোক ভৰ বাৰিষা পানীৰে উপচি থকা জৰ্দনৰ মাজেৰে পাৰ হৈ গ'ল, কোনোবা ৰাজ আলিৰে যোৱাৰ নিচিনাকৈ। আচলতে ঈশ্বৰ যে তেওঁলোকৰ মাজত আছিল আৰু তেওঁলোকৰ এই যাত্ৰাত যে ঈশ্বৰৰ সম্পূৰ্ণ সমৰ্থন আছিল, আমি তাকেই তাত দেখিবলৈ পালোঁ। ঈশ্বৰৰ নিয়ম চন্দুক বৈ নিয়া পুৰোহিতকেইজনৰ ভৰিৰ আঙুলি জৰ্দনৰ পানী জুঁৱলিত লগাৰ লগে লগে জৰ্দনৰ মাজতে ফাট মেলি ৰাজ আলি সদৃশ বাট ওলাই পৰিল। ইছৰাইলৰ সন্তানসকলৰ প্ৰতিটো ফৈদ পাৰ হৈ নোযোৱালৈকে এই নিয়ম চন্দুক বৈ নিয়া পুৰোহিতসকল জৰ্দনৰ মাজতেই থিয় দি আছিল। যোৱা অনুষ্ঠানতে আমি ইয়াকো পালো যে ঈশ্বৰৰ এই মহান কাৰ্য স্মৰণীয় হৈ ৰবৰ নিমিত্তে জৰ্দনৰ মাজভাগত 12টা শিল আৰু জৰ্দনৰ পাৰত 12টা শিল স্থাপন কৰা হৈছিল। আজি আমি তাৰ পিছৰ পৰাই অধ্যয়ন কৰিবলৈ লৈছো। 4 নম্বৰ অধ্যায়ৰ 10 নম্বৰ পদৰ পৰা 18 নম্বৰ পদলৈকে অধ্যয়ন কৰিলে আমি ইয়াকে বুজিব পাৰোঁ যে ঈশ্বৰে যিদৰে অব্ৰাহাম, ইছহাক, যাকুব আৰু মুচিৰ সৈতে পোনপটীয়া সম্বন্ধ ৰাখিছিল, ঠিক তেনেদৰেই যীহোচুৱাৰ সৈতেও সম্বন্ধ ৰাখিছিল। আমি ইয়াৰ আগতেও পাই আহিছোঁ কেইবাবাৰো। ঈশ্বৰে যীহোচুৱাক কেইবাবাৰো কৈছিল, মই তোমাৰ লগত আছোঁ, মই তোমাক নেৰিম, মই তোমাক ত্যাগ নকৰিম, ইত্যাদি ইত্যাদি। আৰু ঈশ্বৰ যে যীহোচুৱাৰ লগত আছিল, তাক ঈশ্বৰে ইছৰাইলৰ আগত সেই সময়ছোৱাত প্ৰকাশ কৰিছিল। এই পদকেইটা আপুনি নিজেই পাঠ কৰি ল'বচোন প্ৰিয় শ্ৰোতা। আমি দেখিলোঁ ঈশ্বৰৰ আৰু এটা মহান কাৰ্য সম্পাদিত হ'ল। মিছৰৰ পৰা উলিয়াই অনা সময়ছোৱাৰে পৰা ঈশ্বৰে ইছৰাইলৰ মাজত অনেক পৰাক্ৰম কাৰ্য কৰি দেখুৱাইছিল। ঠিক সেই কাৰ্যবোৰৰ দৰেই প্ৰতিজ্ঞাৰ দেশৰ এই সীমামূৰীয়া অঞ্চলত ঈশ্বৰে আৰু এটা মহান কাৰ্য সম্পাদন কৰিলে। মুঠতে ঈশ্বৰে নিজৰ প্ৰতিজ্ঞা অনুযায়ী ইছৰাইলক দেশখনৰ ফালে আগবঢ়াই লৈ গৈ আছিল। জৰ্দন পাৰ হৈ যোৱাৰ পিছত ইছৰাইলে আগবঢ়োৱা আনটো খোজ কি আছিল তাকে আমি চাওঁচোন। আমি 19 নম্বৰ পদৰ পৰা 22 নম্বৰ পদলৈকে পাঠ কৰি দিম। এইদৰে লোকবিলাকে প্ৰথম মাহৰ 10ম দিনা জৰ্দনৰ পৰা উঠি আহি জিৰিহুৰ পূব সীমাত থকা গিলগালত চাউনি পাতিলে। আৰু তেওঁবিলাকে জৰ্দনৰ পৰা অনা সেই বাৰটা শিল যিহুচুৱাই গিলগলত স্থাপন কৰিলে। আৰু তেওঁ ইছৰাইলৰ সন্তানবিলাকক ক'লে, আগলৈ তোমালোকৰ সন্তানবিলাকে নিজ নিজ পিতৃবিলাকক এই শিলবোৰ কিহৰ বাবে বুলি যদি সোধে, তেন্তে তোমালোকে নিজ নিজ সন্তানবিলাকক ক'বা যে ইছৰাইলে শুকান ভূমিয়েদি এই জৰ্দন পাৰ হ'ল। আমাৰ সন্তানসকলৰ প্ৰতিও যে আমাৰ এক গুৰুতৰ দায়িত্ব আছে এই পদকেইটাৰ পৰা আমি বুজিব পাৰোঁ। নিজৰ সন্তানসকলক প্ৰভু যীশুৰ কথা শুনাই আত্মিক দিশতো যাতে উন্নত শক্তিশালী আমি কৰি তুলিব পাৰোঁ তাৰ প্ৰতি পিতৃ মাতৃসকল সজাগ হ'ব নালাগেনে বাৰু? এইটো অভিভাৱকসকলৰ এটা মুখ্য দায়িত্ব। এতিয়া আমি 23 আৰু 24 পদ দুটা পাঠ কৰি দিব খুজিছোঁ। কিয়নো আমি পাৰ হৈ নেতাওঁ মানে তোমালোকৰ ঈশ্বৰ যীহুৱাই যি চুপ সাগৰক আমাৰ সন্মুখত শুকুৱাইছিল সেই সাগৰক কৰা নিচিনাকৈ তোমালোকে পাৰ হৈ নেতোৱালৈকে তোমালোকৰ ঈশ্বৰ যীহুৱাই তোমালোকৰ আগতো জৰ্দনৰ পানী শুকুৱাই ৰাখিছিল, যেন পৃথিৱীৰ সকলো জাতিয়ে যীহুৱাৰ হাত বলৱান বুলি জানিবলৈ পায় আৰু তোমালোকেও যেন সৰ্বতীকালে নিজ ঈশ্বৰ যীহুৱাক ভয় কৰা। ঈশ্বৰে ইছৰাইলৰ মাজত এটা আচৰিত কাৰ্য কৰিলে, অকল ইছৰাইলৰ বাবেই নহয় আপোনাৰ মোৰ কাৰণেও কৰিলে। তেওঁ এই কাৰ্য এনেদৰে কৰিলে যাতে পৃথিৱীৰ সমুদায় লোকে জানিব পাৰে যে যীহুৱাৰ হাত স্বৰূপতেই শক্তিশালী। ইছৰাইলে জৰ্দন নদীখন পাৰ হোৱা কথা কনানিয়া লোকসকলে শুনাত সঁচাকৈ তেওঁলোকৰ মনত এইভাৱেই উদয় হৈছিল। তেওঁলোকৰ বুকু কঁপনি উঠিছিল, হাত ভৰি লুকাইছিল। 4 নম্বৰ অধ্যায়টোৰ ইয়াতেই সামৰণি পৰিছে। লগে লগে আমি 5 নম্বৰ অধ্যায়টো আৰম্ভণি কৰিব খুজিছো। এই অধ্যায়ত ইছৰাইলৰ লোকসকলক চুন্নত কৰাৰ বিষয়ে জানিবলৈ পাম, লগতে দেখিবলৈ পাম ইছৰাইলৰ খাদ্য মান্না নাইকিয়া হৈছে। প্ৰথমবাৰৰ বাবে তেওঁলোকে দেশখনত উৎপন্ন হোৱা শস্য ভোজন কৰে। অধ্যায়টোৰ শেষৰ ফালে যীহুচুৱাই ঈশ্বৰৰ এজন দূতৰ দৰ্শন পোৱা আমি জানিবলৈ পাৰোঁ। এই সময়ত যীহুচুৱাক তেনেকুৱা এটা দৰ্শনৰ খুবেই প্ৰয়োজন আছিল। এই 3টা মূল বিষয় সামৰি এই অধ্যায়টো আমাক দিয়া হৈছে। অৱশ্যে অধ্যায়টোৰ প্ৰথম পদটোত আমি ঈশ্বৰে ইছৰাইলৰ মাজত যি পৰাক্ৰম কাৰ্য সিদ্ধ কৰিলে তাকে শুনি কনানিয়া আৰু ইমুৰিয়া লোকসকলৰ হৃদয় ভয়ত কম্পমান হোৱা বুলি জানিবলৈ পাইছো। আহকচোন পদটোত কিদৰে এই কথা উল্লেখ কৰা হৈছে চাওঁ হওক। পাঠ কৰি দিছো। পাছে আমি পাৰ নোহোৱালৈকে যীহুৱাই ইছৰাইলৰ সন্তানবিলাকৰ সন্মুখত জৰ্দনৰ পানী শুকুৱাই ৰাখিলে। এই কথা যেতিয়া জৰ্দনৰ পশ্চিম পাৰে থকা ইমুৰিয়াবিলাকৰ আটাই ৰজাই আৰু সমুদ্ৰৰ ওচৰত থকা কনানিয়াবিলাকৰ আটাই ৰজাই শুনিলে, তেতিয়া তেওঁবিলাকৰ হৃদয় ভয়ত পমি গ'ল আৰু ইছৰাইলৰ সন্তানবিলাকৰ কাৰণে তেওঁবিলাকৰ আৰু সাহ নাথাকিল। জৰ্দনৰ পানী পাৰলৈকে উপচি থকাৰ কাৰণে ইছৰাইলৰ সন্তানসকলে যে পাৰ হৈ আহিব পাৰিব সেই কথা ইমুৰিয়া আৰু কনানিয়াসকলে ভাবিবই পৰা নাছিল। সেই ভৰ বাৰিষা কাল শেষ হোৱাৰ পিছতহে ইছৰাইল পাৰ হৈ আহিব পাৰিব বুলি হয়তো তেওঁলোকে ভাবি আছিল। তেওঁলোকে হয়তো যুদ্ধৰ বাবে সময় অলপ বেছিকৈ আছে বুলি ভাবিছিল। পিছে তেওঁলোকে যেতিয়া জানিব পাৰিলে যে ইছৰাইলে জৰ্দন পাৰ হৈ ঈশ্বৰৰ সহায়ত মহাপৰাক্ৰমেৰে আগবাঢ়ি আহিছে, তেতিয়া তেওঁলোক আতংকিত হৈ পৰিল। তেওঁলোকৰ বিপদ যে ইমান সহজেই আহি দুৱাৰমুখ পাবহি পাৰে তেওঁলোকে কল্পনাই কৰা নাছিল। এতিয়া আমি 2 নম্বৰ পদৰ পৰা 5 নম্বৰ পদলৈকে পাঠ কৰি দিম। সেই সময়ত যীহুৱাই যীহুচুৱাক ক'লে, তুমি শিলৰ কটাৰী কৰি আকৌ দ্বিতীয়বাৰ ইছৰাইলৰ সন্তানবিলাকৰ চুন্নত কৰোৱা। তাতে যীহুচুৱাই শিলৰ কটাৰী কৰি অগ্ৰচৰ্ম নামেৰে পৰ্বতৰ ওচৰত ইছৰাইলৰ সন্তানবিলাকৰ চুন্নত কৰোৱালে। যীহুৱাই সেই চুন্নত কৰোৱাৰ কাৰণ এই, মিছৰ দেশৰ পৰা ওলাই অহা সকলো লোকৰ মাজত যিমান যোদ্ধাৰু পুৰুষ আছিল, মিছৰৰ পৰা যাত্ৰা কৰাৰ পাছত সেই সকলো পুৰুষ বাটৰ মাজত অৰণ্যতে মৰিল, কিয়নো ওলাই অহা সকলো লোকৰে চুন্নত কৰা আছিল, কিন্তু মিছৰৰ পৰা ওলাই আহোঁতে বাটত অৰণ্যত জন্ম পোৱাবিলাকৰ কাৰো চুন্নত কৰা নাছিল। আমি ইতিপূৰ্বেই পাই আহিছোঁ যে কনান দেশখনত প্ৰৱেশ কৰা এই লোকসকল ইছৰাইলৰ সম্পূৰ্ণ নতুন প্ৰজন্মৰ লোক। পুৰণিৰ ভিতৰত কেৱল যীহুচুৱা আৰু কালেভে আছিল। ঈশ্বৰে আব্ৰাহামৰ সৈতে চুন্নতৰ যি নিয়ম স্থাপন কৰিছিল সেই নিয়মটিক এই নতুন প্ৰজন্মটোৱে পালন কৰা নাছিল। অৰণ্যত ভ্ৰমি ফুৰা কালত এই শাস্ত্ৰীয় বিধানটো ইছৰাইলৰ মাজত অৱহেলিত হৈছিল। তেওঁলোকে এই বিধানটোৰ প্ৰতি মনোযোগ দিয়া নাছিল। সেইকাৰণে ঈশ্বৰে এতিয়া তেওঁলোকক প্ৰতিজ্ঞাৰ দেশখন দিয়াৰ আগতে যীহোচুৱাৰ দ্বাৰা সেই বিধান পালন কৰাবলৈ ইচ্ছা কৰিছে। ছয় নম্বৰ পদৰ পৰা ন নম্বৰ পদলৈকে পাঠ কৰি দিম। কাৰণ মিছৰৰ পৰা ওলাই অহা যীহোৱাৰ গোটেই জাতি, বিশেষকৈ যোদ্ধাৰু পুৰুষবিলাক তেওঁৰ কথা নুশুনা বাবে বিনষ্ট নোহোৱালৈকে ইছৰাইলৰ সন্তানবিলাকে 40 বছৰ অৰণ্যত ভ্ৰমণ কৰিছিল। আমাক যি দেশ দিম বুলি যীহোৱাই তেওঁবিলাকৰ পূৰ্বপুৰুষবিলাকৰ আগত শপত কৰিছিল, সেই গাখীৰ মৌজুল বৈ থকা দেশ তেওঁবিলাকক দেখিবলৈ নিদিওঁ বুলি যীহোৱাই তেওঁবিলাকৰ আগত শপত খাইছিল। পাছে তেওঁবিলাকৰ সলনি তেওঁবিলাকৰ যি সন্তানবিলাক তেওঁ উৎপন্ন কৰিলে, যীহোচুৱাই তেওঁবিলাকেৰেই চুন্নত কৰোৱালে, কিয়নো তেওঁবিলাক অচুন্নত আছিল, কাৰণ বাটত তেওঁবিলাকৰ চুন্নত কৰা নহ'ল। সেই গোটেই জাতিৰ চুন্নত কৰি আঁতোৱাৰ পাছত তেওঁবিলাক সুস্থ নহয় মানে চাউনিৰ মাজত নিজ নিজ ঠাইত থাকিল। পাছে যীহোৱাই যীহোচুৱাক ক'লে, আজি মই তোমালোকৰ পৰা মিছৰৰ দুৰ্নামস্বৰূপ শিল বগৰাই পেলালো, এই হেতুকে সেই ঠাই গিলগল বগৰুৱা বুলি আজিলৈকে বিখ্যাত আছে। এই শাস্ত্ৰীয় বিধানটো আছিল অতীতত ঈশ্বৰে আব্ৰাহামৰ সৈতে স্থাপন কৰা নিয়মৰ এটি চিন। কিন্তু ইছৰাইলৰ সন্তানসকলে এই বিধানটোৰ অকণো পালন কৰা নাছিল। তেওঁলোকে মিছৰৰ পৰা ওলাই অহাৰ পিছত 40 বছৰ অৰণ্যত ভ্ৰমি ফুৰিছিল। এই সময়ছোৱাতে তেওঁলোকৰ পৰিয়ালত সন্তান জন্ম হৈছিল, আৰু এই সন্তানবিলাকে এতিয়া প্ৰতিজ্ঞাৰ দেশখন অধিকাৰ কৰি ল'বলৈ ওলাইছে। তেওঁলোকৰ পিতৃপুৰুষৰ সকলোবোৰ অৰণ্যতে মৰি শেষ হ'ল। এতিয়া যিটো প্ৰজন্ম প্ৰতিজ্ঞাৰ দেশখনৰ প্ৰতি অগ্ৰসৰ হৈছে, এওঁলোক একেবাৰে নতুন প্ৰজন্ম। যীহোচুৱাই ঈশ্বৰৰ আজ্ঞামতে এই নতুন প্ৰজন্মটোকে চুন্নত কৰিছিল। মিছৰৰ বন্দিত্বত থকাৰ পৰা অৰণ্যত 40 বছৰ ভ্ৰমি ফুৰা সময়ছোৱাত তেওঁলোকে এই বিধান অৱহেলা কৰি ফুৰিছিল। কিন্তু এই সময়ত যেতিয়া তেওঁলোকলৈ এই বিধানটি সিদ্ধ কৰা হ'ল, ঈশ্বৰে তেওঁলোকৰ পৰা দুৰ্নাম আঁতৰালে। সেইকাৰণে এই ঠাইডোখৰৰ নাম গিলগল ৰখা হৈছিল, তাৰ মানে দুৰ্নাম আঁতৰিল। গিলগল শব্দটোৰ আচল অৰ্থটো হৈছে বগৰুৱা। বাইবেলতো সেই বুলিয়েই কোৱা হৈছে, তাৰ মানে তেওঁলোকৰ পৰা দুৰ্নাম বগৰুৱা হ'ল, আঁতৰোৱা হ'ল। 10 নম্বৰ পদ, ইছৰাইলৰ সন্তানবিলাকে গিলগলত চাউনি পাতি মাহৰ চতুৰ্দশ দিনা গধূলি বেলা জিৰিহুৰ সমথলত নিষ্ঠাৰ পৰ্ব পালন কৰিলে। ইয়াত আমি দেখিবলৈ পাইছো যে ইছৰাইলৰ মাজত কেৱল চুন্নতৰ বিধানেই সম্পাদন হোৱা নাছিল, তেওঁলোকে নিষ্ঠাৰ পৰ্বও পালন কৰিছিল। ইয়াৰ পৰা আমি এটা গুৰুত্বপূৰ্ণ শিক্ষা লাভ কৰিছো। খ্ৰীষ্টৰ অবিহনে পূৰ্বে আমি যি জীৱন যাপন কৰিছিলো, নাইবা তেতিয়া আমাৰ যেনেকুৱা জীৱন আছিল সেয়া উত্তম আছিল বুলি যদি আমি কওঁ, তেন্তে সেই কথা বিশ্বাসযোগ্য নহয়। কাৰণ সেই জীৱনকালত খ্ৰীষ্ট নাছিল। খ্ৰীষ্ট মোৰ জীৱনলৈ অহাৰ কাৰণেই মই নতুন হ'লোঁ, মোৰ পুৰণি স্বভাৱবোৰ সলনি হ'ল। সেইদৰে আপোনাৰ জীৱনলৈকো যেতিয়া খ্ৰীষ্ট আহিল, তেতিয়াই আপুনিও নতুন হ'ল, পুৰণিবোৰ লুপ্ত হ'ল। আপোনাৰ যি এই নতুন স্বভাৱ য'ত খ্ৰীষ্ট লগত আছে, এই স্বভাৱটোৰেহে আপুনি আত্মিক আশীৰ্বাদবোৰ গ্ৰহণ কৰিব পাৰিব। খ্ৰীষ্টৰহিত সেই পুৰণি স্বভাৱটোৰে নোৱাৰিব। পৌলে তাকেই আৱিষ্কাৰ কৰিছিল। গালাতিয়া 5:17 তেওঁ এইবুলি কৈছে যে, কিয়নো মাংসই আত্মাৰ বিৰুদ্ধে আৰু আত্মাই মাংসৰ বিৰুদ্ধে অভিলাষ কৰে। কাৰণ তোমালোকে যি কৰিবলৈ ইচ্ছা কৰা তাক যাতে তোমালোকে নকৰিবা, তাৰ কাৰণে এই দুয়ো পৰস্পৰক বিৰুদ্ধাবিৰুদ্ধি। আগতে মাংসত আছিল, এতিয়া আত্মাত। তথাপি ইটোৱে আনটোৰ বিৰুদ্ধে এখন অদৃশ্য যুদ্ধত অনবৰতে লিপ্ত হৈ থাকে। অৱশ্যে ৰোমিয়া 7 নম্বৰ অধ্যায়ত তেওঁ নতুন স্বভাৱতো একো শক্তি নাই বুলি কৈছে। ইছৰাইলৰ ক্ষেত্ৰত তেনেকুৱাই হৈছিল। চুন্নত বিধান পালন কৰি তেওঁলোক নতুন পবিত্ৰ হ'ল ঠিকেই, কিন্তু পিছত দেখিবলৈ পাম তেওঁলোকে আকৌ মাংসৰ অভিলাষত লিপ্ত হৈ পৰিছিল। এতিয়া আমি 11 নম্বৰ পদৰ পৰা 12 নম্বৰ পদলৈকে পাঠ কৰিম। সেই নিষ্ঠাৰ পৰ্বৰ পাছদিনা তেওঁবিলাকে দেশত উৎপন্ন হোৱা শস্য ভোজন কৰিলে। সেইদিনাই তেওঁলোকে খমিৰ নিদিয়া পিঠা আৰু ভজা শস্য ভোজন কৰিলে। আৰু সেই পাছদিনা তেওঁবিলাকে দেশত উৎপন্ন হোৱা শস্য ভোজন কৰাৰ পাছত মান্না নাইকিয়া হ'ল। তেতিয়াৰে পৰা ইছৰাইলৰ সন্তানবিলাকে আৰু মান্না নাপালে, কিন্তু সেই বছৰত কনান দেশৰ শস্য ভোজন কৰিলে। বাইবেলৰ নতুন নিয়ম খণ্ডত খ্ৰীষ্টকেই মান্না বুলি কোৱা হৈছে। যোহন 6:49-51 পাঠ কৰিলে আপুনি জানিব পাৰিব যে খ্ৰীষ্টই নিজকে মান্নাতকৈও উত্তম আহাৰ বুলি চিনাকি দিছে। মান্না খায়ো মানুহ মৰিব পাৰে আৰু মৰিছিল, কিন্তু খ্ৰীষ্ট হৈছে জীৱনময় আহাৰ। তেওঁক খালে অৰ্থাৎ তেওঁক বিশ্বাস কৰি গ্ৰহণ কৰিলে আপুনি অনন্ত জীৱনৰ অধিকাৰী হ'ব। ইছৰাইলে প্ৰতিজ্ঞাৰ দেশখনত ভৰি দিয়াৰ লগে লগে স্বৰ্গৰ পৰা মান্না সৰা বন্ধ হৈছিল, ফলত তেওঁলোকে দেশখনৰ শস্য খাবলৈ ধৰিছিল। 13 নম্বৰ পদৰ পৰা 15 নম্বৰ পদত আমি এজন দৈব পুৰুষক লগ পাওঁ। তেওঁ হৈছে স্বৰ্গীয় বাহিনীবিলাকৰ এজন সেনাপতি। পাঠ কৰি দিছোঁ। জিৰিহুৰ ওচৰত থকা কালত জিহুৱাই চকু তুলি চাই দেখিলে যে ফাঁকৰ পৰা উলিয়াই হাতত এখন তৰোৱাল লোৱা এজন পুৰুষ নিজৰ সন্মুখত থিয় হৈ আছে। তেতিয়া জিহুচুৱাই তেওঁৰ ওচৰলৈ গৈ সুধিলে, তুমি আমাৰ পক্ষৰ নে বা আমাৰ শত্ৰুবোৰৰ পক্ষৰ? তাতে তেওঁ ক'লে, নহয়, মই জিহুৱাৰ বাহিনীবিলাকৰ সেনাপতি হৈ আহিলোঁ। তেতিয়া জিহুচুৱাই মাটিলৈ মূৰ কৈ পৰি প্ৰণিপাত কৰি তেওঁক ক'লে, মোৰ প্ৰভুৱে আপোনাৰ দাসক কি আজ্ঞা দিয়ে? তাতে জিহুৱাৰ বাহিনীবিলাকৰ সেনাপতিয়ে জিহুচুৱাক ক'লে, তোমাৰ ভৰিৰ পৰা তোমাৰ জোতা খুলুকুৱা, কিয়নো তুমি যি ঠাইত থিয় হৈ আছা সেই ঠাই পবিত্ৰ। এয়া জিহুচুৱাৰ প্ৰতি ঈশ্বৰৰ এটি আমন্ত্ৰণ। ঈশ্বৰে যে জিহুচুৱাৰ দ্বাৰা এটা গুৰুত্বপূৰ্ণ কাৰ্য সিদ্ধ কৰিবলৈ গৈছে তাৰেই এইটো এটা পূৰ্বাভাস। ইয়াৰ আগতে মুচিক আমন্ত্ৰণ কৰোঁতেও ঠিক একেদৰে ঈশ্বৰে দৰ্শন দিছিল। সেই সময়তো মুচিক ভৰিৰ পৰা জোতা খুলুকাবলৈ কোৱা হৈছিল, কাৰণ সেই ঠাইডোখৰো পবিত্ৰ আছিল। আজি এই সময়ত জিহুচুৱাই ইছৰাইলৰ সন্তানসকলক নেতৃত্ব দি ঈশ্বৰৰ পৰাক্ৰমেৰে এখন নতুন ঠাইত ভৰি দিছেহি। জৰ্দনৰ পশ্চিম ফালে প্ৰতিজ্ঞাৰ দেশখনৰ ফালে থকা পাৰত ইছৰাইলৰ সন্তানবিলাকে চাউনি পাতিছেহে লক্ষ্য সন্মুখত। ঈশ্বৰে যিখন দেশৰ কথা কৈ মিছৰৰ পৰা উলিয়াই আনিলে সেইখন দেশেই এয়া সন্মুখত। আমি ভাবোঁ সেই সময়ত নিশ্চয় ইছৰাইলৰ মাজত এটা বিশেষ উত্তেজনাই বিৰাজ কৰিছিল। জিহুচুৱাই বোধহয় এটা অত্যুৎসাহী মন লৈ অপেক্ষা কৰি আছিল ঈশ্বৰৰ পৰৱৰ্তী নিৰ্দেশৰ বাবে। হয়তো নিজ তম্বুৰ ভিতৰত বিচনাত খন্তেক জিৰাওঁ বুলি গাটো এৰি দিছিল, চকুলৈ টোপনি নাহে। ইকাতি সিকাতিকৈ কেইবাবাৰো বাগৰ সলাই তেওঁ খন্তেক টোপনি যাবৰ হয়তো চেষ্টা কৰিছিল, কিন্তু পৰা নাছিল। অৱশেষত তেওঁ হয়তো উঠি আহিছিল বিচনাৰ পৰা, তম্বুৰ বাহিৰলৈ ওলাই আহি মুকলি আকাশৰ তলত ৰৈ বোধ কৰোঁ তেওঁ ইছৰাইলৰ গোটেই চাউনিবোৰ এবাৰ লক্ষ্য কৰিছিল। আমি ভাবোঁ ইছৰাইলৰ 12 ফৈদৰ বেহু সদৃশ চাউনিলৈ চাই তেওঁৰ মনত গৌৰৱ অনুভৱো কিজানি হৈছিল। হয়তো তেওঁৰ মনত ভাব হৈছিল যে এই জাতিটোকেই প্ৰতিজ্ঞাৰ দেশখন অধিকাৰ কৰোঁতে তেওঁ নেতৃত্ব দিব লাগিব, তেওঁই এতিয়া এই জাতিটোৰ প্ৰধান লোক বুলি তেওঁৰ মনত বোধহয় ভাব হৈছিল। ইমূৰৰ পৰা সিমূৰলৈ চাউনিবোৰ চাই তেওঁ বোধহয় উল্লাসিত হৈও পৰিছিল। ঠিক তেনেদৰেই চাই থাকোঁতে বোধহয় তেওঁৰ দৃষ্টিত পৰিল চকা মকা আন্ধাৰত কোনোবা এজন ৰৈ আছে। কোন বাৰু সেইজন? হাতত কিবা এটা লৈ আছে। কি বাৰু সেইটো? হয়, ঠিকেই, সেইখন তৰোৱাল, এখন মেলা তৰোৱাল লৈ সেইটো এজন পুৰুষৰ ছায়ামূৰ্তি। পিছে তাৰ ইমান সাহস হ'ল ক'ৰ পৰা? ইছৰাইল নামৰ জাতিটোৰ মাজত এজন প্ৰধান লোকৰ সন্মুখত তেনেকৈ থিয় দিবলৈ তাৰ অকণো বুকু কঁপা নাই নে? হয়তো এনেকুৱা এটা মনোভাৱকেই লৈ জিহুচুৱা নামি গৈছিল সেই ছায়ামূৰ্তিটোক এশিকনি দিবলৈ। ছায়ামূৰ্তিটোক জিহুচুৱাৰ এটা পোনপটীয়া প্ৰশ্ন, তুমি আমাৰ পক্ষৰ নে আমাৰ শত্ৰুবোৰৰ পক্ষৰ? যাক আমি খ্ৰীষ্টৰ পূৰ্ব অৱতাৰ বুলি বিশ্বাস কৰোঁ সেই ছায়ামূৰ্তিটোৱে জিহুচুৱাৰ ফালে মুখ কৰি ক'লে, নহয়, মই জিহুৱাৰ বাহিনীবিলাকৰ সেনাপতি হৈ আহিছোঁ। জিহুৱাৰ বাহিনীবিলাকৰ এই সেনাপতিজনৰ উত্তৰত জিহুচুৱাৰ ব্যৱহাৰটো মন কৰকচোন। তেওঁ নিজৰ সকলো মান অভিমান পাহৰি পোনচাতেই সেই স্বৰ্গীয় বাহিনীৰ সেনাপতিজনৰ ভৰিত পৰি মাটিলৈ মূকৈ প্ৰণিপাত কৰিলে। আজি আমাৰ খ্ৰীষ্টীয় বিশ্বাসীসকলৰ জীৱনত এনেকুৱা এটা স্বভাৱ বৰ প্ৰয়োজনীয়। আপোনাৰ আছেনে বাৰু প্ৰিয় শ্ৰোতা এনে স্বভাৱ? নম্ৰতাৰে আঁঠু কাঢ়ি প্ৰাৰ্থনা কৰাৰ স্বভাৱ? এই বিষয়টোকে লৈ আমি এদিন খ্ৰীষ্টৰ এজন পৰিচৰ্যাকাৰীৰ সৈতে কথা পাতোঁতে তেওঁ এনেদৰে কৈছিল যে মানুহক দেখুৱাই আঁঠু কাঢ়ি প্ৰাৰ্থনা কৰিলে কি হ'ব যদিহে আত্মাত নম্ৰ হ'ব নোৱাৰোঁ? সঁচাকৈয়ে আত্মাত নম্ৰ নহ'লে কি লাভ? কিন্তু এটা কথা আমি স্বীকাৰ কৰিবলৈ বাধ্য যে আজিৰ এই সময়ত বহুতো মণ্ডলীৰ বিশ্বাসীয়ে শৰীৰত আঁঠু কাঢ়ি নম্ৰতাৰে প্ৰাৰ্থনা কৰিব নজনাৰ ফলত আত্মাটো নম্ৰ হ'বলৈ শিকা নাই। আজি এনেকুৱা লোকেৰে মণ্ডলী ভৰি আছে। খ্ৰীষ্টীয় সমাজখনৰ বাবে এইটো পৰিতাপৰ কথা। আঁঠুকাঢ়ি প্ৰণিপাত কৰা কথাটোৱেই নম্ৰ আৰু অধীন হোৱাকেই বুজায়। যীহুছোৱাই মাটিলৈ মুকৈ পৰি প্ৰণিপাত কৰা কথাখিনিয়ে তেওঁ যে নম্ৰ আৰু অধীন হৈছিল সেই কথাটোকেই বুজোৱা নাইনে? আমি হ'লে তাকেই বুজিছোঁ আৰু বোধ কৰোঁ আপুনিও আমাৰ সৈতে একমত। মুঠতে যীহুছোৱাই বুজি পাইছিল যে সন্মুখত যি অভিযান স্থিৰ কৰা হৈছে তাৰ কাৰ্য সম্পাদনৰ আৰু পৰিচালনাৰ দায়িত্ব এতিয়া তেওঁৰ তম্বু কোনোপধ্যেই নহয়। তেওঁ ইমান সময়ে তেওঁৰ তম্বুটোকেই প্ৰধান কাৰ্যালয় বুলি ভাবি মহাভুল কৰিছিল। আচলতে সেই প্ৰধান কাৰ্যালয়টো পৃথিৱীত নাই, সেইটো হৈছে স্বৰ্গত ঈশ্বৰৰ সিংহাসনত। আকৌ ইছৰাইলৰ এই অভিযানক যীহুছোৱাইহে পৰিচালনা কৰি আছিল তেনেকুৱাও নহয়, ঈশ্বৰেহে তেওঁলোকক পৰিচালনা কৰি আছিল। সকলো হৰ্তাকৰ্তা কেৱল ঈশ্বৰেহে। প্ৰিয় শ্ৰোতা, হয়তো আপুনি কোনো মণ্ডলীৰ পৰিচৰ্যাকাৰী, পালক নাইবা চলাওঁতা হৈ আছে। যেনেকুৱাই নহওক, আপুনি ঈশ্বৰৰ পৰিচৰ্যা কৰাৰ এক গুৰুত্বপূৰ্ণ দায়িত্ব লাভ কৰিছে। এয়া আপোনাৰ বাবে নিশ্চয় আনন্দৰ বিষয়। কিন্তু আপুনি যেনেকুৱা পৰিচৰ্যাতেই নাথাকক কিয়, সেই পৰিচৰ্যা কৰোঁতে সকলো সময়তে আপুনি যে ঈশ্বৰৰ বশীভূত হৈ তেওঁৰ নিৰ্দেশ মানি কাম কৰি যোৱা উচিত, সেই কথাবোৰ আপুনি মনত ৰাখিছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰ আপোনাৰ সহায় হওক। আমেন।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese.ttb@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 03-61-260-4671। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
ভক্তিবচন 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 ভক্তিবচন।